এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক। এতিয়াৰ প্ৰধান বাতৰিৰ ভিতৰত আছে, সমগ্ৰ দেশত সংসদ ভৱন আক্ৰমণত শ্বহীদ হোৱা বীৰসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন, কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী কৃষণ পাল গুৰ্জাৰৰ চানমাৰীৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত চতুৰ্থ সমবায় মেলা উদ্বোধন, গোৱালপাৰাৰ চামাগুৰি গাঁৱত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত চতুৰ্থ ৱাংগালা তথা উৰ্পদ বিল উৎসৱৰ আজি সামৰণি, আৰু গোৱালপাৰা চহৰৰ নতুন বজাৰত যোৱা নিশা আৰক্ষীৰ অভিযানত বুজন পৰিমাণৰ ভাংসহ এজন যুৱকক আটক। এতিয়া শুনক বিতং বাতৰি। সমগ্ৰ দেশে আজি সংসদ ভৱন আক্ৰমণ প্ৰতিহত কৰিবলৈ গৈ প্ৰাণ হেৰুওৱা সুৰক্ষা বাহিনীৰ লোক তথা এই আক্ৰমণৰ বলি হোৱা লোকসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে এই আক্ৰমণত প্ৰাণাহুতি দিয়া সাহসী নিৰাপত্তা বিষয়াসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে দেশৰ জাতীয় ভাৱনাক নিজৰ কৰ্তব্যৰ জৰিয়তে অবিৰতভাৱে দিশ দেখুৱাই যোৱা এই বীৰসকলৰ সাহস আৰু ত্যাগক দেশে অভিবাদন জনাইছে। ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে শ্বহীদ তথা তেওঁলোকৰ পৰিয়ালৰ প্ৰতি দেশ চিৰঋণী হৈ থাকিব বুলিও উল্লেখ কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী ডঃ এল মুৰুগানে 2001 চনৰ আজিৰ দিনটোত হোৱা সংসদ ভৱন আক্ৰমণত প্ৰাণাহুতি দিয়া সাহসী নিৰাপত্তা বিষয়াসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। গৃহমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমৰ জৰিয়তে শ্বহীদসকলে পৰিদৰ্শন কৰা অদমনীয় সাহস আৰু বীৰত্বক সোঁৱৰণ কৰে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে 2001 চনৰ সন্ত্ৰাসবাদী আক্ৰমণৰ সময়ছোৱাত নিৰাপত্তা বিষয়াসকলে সংসদ ভৱনক সুৰক্ষা দিবলৈ কিদৰে চেষ্টা কৰিছিল সেই সন্দৰ্ভত আলোকপাত কৰে। তেওঁলোকৰ সাহস, চূড়ান্ত ত্যাগ আৰু অতুলনীয় দায়িত্বজ্ঞান দেশবাসীয়ে চিৰকাল মনত ৰাখিব বুলিও তেওঁ লগতে উল্লেখ কৰে। তথ্য আৰু সম্প্ৰচাৰ ৰাজ্যৰ মন্ত্ৰী ডঃ এল মুৰুগানে সাহসী সেনানীসকলৰ বীৰত্বই দেশৰ গণতান্ত্ৰিক সুৰক্ষা দি সাৰ্বভৌমত্ব বজাই ৰখাত সৰ্বোচ্চ বৰঙণি দি আহিছে বুলিও উল্লেখ কৰে। উল্লেখযোগ্য যে 2001 চনৰ আজিৰ দিনটোতে সন্ত্ৰাসবাদীয়ে সংসদ ভৱন আক্ৰমণ চলাইছিল। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, লোকসভাৰ অধ্যক্ষ ওম বিৰলা, কেন্দ্ৰীয় মন্ত্ৰী তথা সংসদৰ সদস্যসকলে আজি সংসদ ভৱন চৌহদত এই আক্ৰমণৰ শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধা জনাই পুষ্পাঞ্জলি তৰ্পণ কৰিছে। কেন্দ্ৰীয় সমবায় বিভাগৰ ৰাজ্যমন্ত্ৰী কৃষণ পাল গুৰ্জাৰে আজি গুৱাহাটীৰ চানমাৰীৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত চতুৰ্থ সমবায় মেলা উদ্বোধন কৰে। 15 ডিচেম্বৰলৈ চলিবলগীয়া এই মেলাত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ সমবায় সমিতিসমূহে অংশগ্ৰহণ কৰিছে। মেলাত হাতে বোৱা কাপোৰ, বাঁহ বেতেৰে নিৰ্মিত সামগ্ৰী, পানী মেটেকা, মৰাপাতেৰে নিৰ্মিত সামগ্ৰী, কাঁহৰ সামগ্ৰী, পৰম্পৰাগত অসমীয়া গহনা, থলুৱা খাদ্য সম্ভাৰ, টেৰাকোটা সামগ্ৰীকে ধৰি বিবিধ সামগ্ৰী বিক্ৰী আৰু প্ৰদৰ্শন কৰা হৈছে। সমবায় মেলাৰ লগত সংগতি ৰাখি পৰম্পৰাগত সাজপাৰ, লোকনৃত্য, সুসজ্জিত বিপণী, সংগীত, কুইজ, তৰ্ক আৰু চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। আজিৰ অনুষ্ঠানত ৰাজ্য চৰকাৰৰ সমবায় মন্ত্ৰী যোগেন মোহন, কেন্দ্ৰীয় চৰকাৰৰ সমবায় বিভাগৰ জ্যেষ্ঠ বিষয়া আশীষ কুমাৰ ভূটানী, ৰাজ্য চৰকাৰৰ সমবায় বিভাগৰ সচিব অনন্তলাল জ্ঞানীকে ধৰি কেইবাগৰাকীও জ্যেষ্ঠ বিষয়া উপস্থিত থাকে। এই কাৰ্যসূচী সন্দৰ্ভত সমবায় মন্ত্ৰী যোগেন মোহনে এইদৰে কয়।
আমি অসমখন গ্ৰাম্য অঞ্চলত অৰ্থনৈতিক ভেটিটো টনকিয়াল হ'ব লাগে। আমাৰ যিবিলাকে সমবায় বিভাগৰ যিবিলাক পঞ্জীয়নভুক্ত ছ'চাইটিবিলাক, তেওঁলোকক বিশেষভাৱে আৰ্থিকভাৱে স্বচ্ছল কৰা, আৰু যিহেতু সমবায় মানে অকল অৰ্থনৈতিক ব্যৱস্থাই নহয়, সমবায় মানে ঐতিহ্য, পৰম্পৰা, সংস্কৃতি ইয়াত লুকাই আছে। আমি থলুৱাভাৱে আমাৰ অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ যিখিনি নিজৰ পৰম্পৰাগত আজি সাজ পোছাকেই হওক, খাদ্যই হওক, এইখিনিক আমি বিশ্বৰ দৰবাৰলৈ লৈ যাব পাৰোঁ। ইয়াক আমি আৰু সবলীকৰণৰ যোগেদি আমি গোটসমূহে আৰ্থিকভাৱে স্বচ্ছল হোৱা।
গোৱালপাৰা জিলাৰ চামাগুৰি গাঁৱত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত চতুৰ্থ ৱাংগালা তথা উৰ্পদ বিল উৎসৱৰ আজি সামৰণি পৰিব। জিলাখনৰ অন্যতম পৰ্যটনস্থলী উৰ্পদ বিলৰ সংৰক্ষণ আৰু সৌন্দৰ্য বৰ্ধনৰ লগতে গাৰো জনগোষ্ঠীয় লোকসকলৰ কৃষিভিত্তিক উৎসৱ ৱাংগালাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ হকে এই অনুষ্ঠানৰ আয়োজন কৰা হয়। উল্লেখযোগ্য যে মেঘালয়, নাগালেণ্ড আৰু অসমত বাস কৰা গাৰো সম্প্ৰদায়ৰ লোকসকলে ৱাংগালা উৎসৱ পালন কৰে। প্ৰতিবছৰে গোৱালপাৰা জিলাৰ বিভিন্ন ঠাইত গাৰো জাতীয় পৰিষদৰ উদ্যোগত বিস্তৃত কাৰ্যসূচীৰে ৱাংগালা উৎসৱ পালন কৰা হয়। গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ মহিলা চিকিৎসকসকলৰ সংস্থা সঞ্জীৱনীৰ সহযোগত আজি গুৱাহাটী প্ৰেছ ক্লাবত এটা বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন কৰা হৈছে। ক্ষন্তেক পূৰ্বে আৰম্ভ হোৱা এই স্বাস্থ্য পৰীক্ষা শিবিৰত সাংবাদিক আৰু সাংবাদিকৰ পৰিয়ালৰ দিনৰ 2 বজালৈ স্বাস্থ্য পৰীক্ষা কৰোৱা হ'ব। মেডিচিন, ENT, চকুৰোগ, প্ৰসূতি, শিশুৰোগ, চৰ্মৰোগ, গেষ্ট্ৰলজী আদি বিভাগৰ বিশেষজ্ঞ চিকিৎসকসকল এই শিবিৰত আজি উপস্থিত থাকিব বুলি গুৱাহাটী প্ৰেছ ক্লাবৰ তৰফৰ পৰা সদৰি কৰা হৈছে। গোৱালপাৰা চহৰৰ নতুন বজাৰত যোৱা নিশা আৰক্ষীয়ে অভিযান চলাই বুজন পৰিমাণৰ ভাংসহ এজন যুৱকক আটক কৰে। গোৱালপাৰা চহৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ব্ৰজেন মেধিৰ নেতৃত্বত আৰক্ষীয়ে নতুন বজাৰত অভিযান চলাই যান বাহন আৰক্ষীৰ নিৰীক্ষণ কক্ষৰ সমীপৰ পৰাই যুৱকজনক আটক কৰে। ধৃত যুৱকজন মেঘালয়ৰ উত্তৰ গাৰোপাহাৰ জিলাৰ চিংচাং মমিন বুলি আৰক্ষীয়ে জনাইছে। আৰক্ষীয়ে মমিনৰ পৰা 5 কিলোগ্ৰামৰো অধিক ভাং জব্দ কৰে। ইপিনে দৰং জিলাৰ ধুলাত 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত যোৱা নিশা আৰক্ষীয়ে নিয়মীয়া তালাচীৰ সময়ত ৰৌতাৰ পৰা গুৱাহাটী অভিমুখে আহি থকা এখন বাহনৰ পৰা 54 কিলোগ্ৰামৰো অধিক ভাং জব্দ কৰে। ভাংখিনি 11টা বেগত লুকুৱাই অনা হৈছিল। ঘটনা সংক্ৰান্তত আৰক্ষীয়ে ওদালগুৰি জিলাৰ সৰ্বহেৰুৱা গাঁৱৰ 2জন লোকক আটক কৰিছে। ডিব্ৰুগড়ৰ আমোলাপাট্টিত কালি এখন গ্ৰন্থ উন্মোচনী সভাত প্ৰখ্যাত লেখক সমালোচক আনন্দ বৰমুদয়ে বীৰেণ গগৈৰ শিলৰ মুখৰ হাঁহি শীৰ্ষক এখন কাব্য সংকলন উন্মোচন কৰে। উন্মোচনী ভাষণত ডঃ বৰমুদয়ে আধুনিক অসমীয়া কবিতাৰ প্ৰতি সৰ্বসাধাৰণ পাঠকৰ অনীহাৰ কাৰণ ব্যাখ্যা কৰে। কবিতাক সৰ্বসাধাৰণৰ মাজলৈ নিবলৈ কবিসকলে কেনে প্ৰচেষ্টা গ্ৰহণ কৰিব লাগিব সেই বিষয়ে তেওঁলোকক পৰামৰ্শ আগবঢ়ায়। এই অনুষ্ঠানত কবি সমালোচক প্ৰকল্পৰঞ্জন ভাগৱতী, সমুদ্ৰ গগৈ, যতীন কোঁৱৰ, ফৰিদা আহমেদকে ধৰি বহু বিশিষ্ট লোক আৰু কাব্যপ্ৰেমীসকলো উপস্থিত থাকে। মঙলদৈৰ গান্ধী ময়দানত কালিৰে পৰা অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই আয়োজন কৰা অসম গ্ৰন্থমেলা অনুষ্ঠিত হৈছে। কালিৰ উদ্বোধনী অনুষ্ঠানত নগাঁও বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ হিতেশ ডেকা, বিশিষ্ট সাহিত্যিক ইদ্ৰিছ আলীকে ধৰি প্ৰকাশন পৰিষদ আৰু পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ বিষয়ববীয়াসকল উপস্থিত থাকে। ডঃ হিতেশ ডেকাই তেওঁৰ ভাষণত কয় যে অসমত গ্ৰন্থ আন্দোলনে পঢ়ুৱৈৰ মাজত আশাৰ পৰিৱেশ সৃষ্টি কৰিছে। চলিত বৰ্ষটো ৰাজ্য চৰকাৰে গ্ৰন্থবৰ্ষ বুলি ঘোষণা কৰি গ্ৰন্থ সংস্কৃতি গঢ়ি তুলিবলৈ কৰা প্ৰয়াস সদায় স্মৰণীয় হৈ ৰব বুলি তেওঁ লগতে মন্তব্য কৰে। আকাশবাণীৰ সঞ্চালক প্ৰধানৰ নিৰ্দেশ মৰ্মে বাতৰি বিভাগে আৰম্ভ কৰা বিশেষ প্ৰাসংগিক অনুষ্ঠানত আজি বিয়লি 3:05 বঙাইগাঁও জিলাৰ কৃষি বিভাগৰ অধীনত ৰূপায়িত বিভিন্ন আঁচনি সন্দৰ্ভত জিলাখনৰ কৃষি বিষয়া পংকজ কুমাৰ তালুকদাৰৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ প্ৰচাৰ কৰা হ'ব। সাক্ষাৎ গ্ৰহণ কৰিছে আমাৰ বঙাইগাঁও জিলাৰ সংবাদদাতা তেজস ত্ৰিপাঠীয়ে। অনুষ্ঠানটি নিশা 9:15 পুনৰ প্ৰচাৰ কৰা হ'ব। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 শিশুৰ বিকাশ আৰু মহিলাৰ উন্নয়নৰ ক্ষেত্ৰত চৰকাৰী কাৰ্যসূচী সন্দৰ্ভত এটি আলোচনা প্ৰচাৰ কৰা হ'ব। আলোচনাত ভাগ ল'ব শিশু বিকাশ প্ৰকল্পৰ চিপাঝাৰৰ প্ৰকল্প বিষয়া প্ৰণীতা তালুকদাৰ আৰু ৰামপুৰ শিশু বিকাশ প্ৰকল্পৰ প্ৰকল্প বিষয়া গীতা দেৱীয়ে। অনুষ্ঠানটিৰ আঁত ধৰিব জিন্তিৰাণী ডেকাই। অনুষ্ঠানটিৰ পৰিকল্পনা আৰু প্ৰযোজনা ৰাজীৱ লোচন বৰঠাকুৰৰ আৰু প্ৰযোজনা সহযোগী হৈছে আমিনুল ইছলাম। ধুবুৰী জিলাৰ গৌৰীপুৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জ্যোতিপ্ৰসাদ দাসক কালি ৰিজাৰ্ভ ক্লজ কৰা হয়। বিষয়াগৰাকীৰ বিৰুদ্ধে জনগোষ্ঠীয় লোকক হাৰাশাস্তি কৰি দোষীক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ উত্থাপন হৈছিল। ইয়াৰ পূৰ্বতেও তামাৰহাট থানাত কৰ্তব্যৰত বিষয়াগৰাকীৰ বিৰুদ্ধে একেধৰণৰ অভিযোগ উত্থাপিত হৈছিল। ধুবুৰী জিলা দেশী জনগোষ্ঠী মৰ্চা, অসম দেশী যুৱ ছাত্ৰ মঞ্চৰ ধেমাজি জিলা সমিতিয়ে আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ পাছত কালি জ্যেষ্ঠ আৰক্ষী অধীক্ষকে বিষয়াগৰাকীক ৰিজাৰ্ভ ক্লজ কৰে। মঙলদৈৰ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত যোৱা নিশা সংঘটিত এটা পথ দুৰ্ঘটনাত এজন চাইকেল আৰোহীৰ মৃত্যু হয়। ভেবাৰঘাট বেচৰকাৰী বাছ আস্থানৰ সমীপত সংঘটিত এই দুৰ্ঘটনাত নিহত যুৱকজন কমাৰপাৰাৰ বিকাশ দাস বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। আজি পুৱা আৰক্ষীয়ে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে মঙলদৈৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। সমগ্ৰ দেশত সংসদ ভৱন আক্ৰমণত শ্বহীদ হোৱা বীৰসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন। কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী কৃষণ পাল গুৰ্জাৰৰ চানমাৰীৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত চতুৰ্থ সমবায় মেলা উদ্বোধন। গোৱালপাৰাৰ চামাগুৰি গাঁৱত 3দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত চতুৰ্থ ৱাংগালা তথা উৰ্পদ বিল উৎসৱৰ আজি সামৰণি। আৰু গোৱালপাৰা চহৰৰ নতুন বজাৰত যোৱা নিশা আৰক্ষীৰ অভিযানত বুজন পৰিমাণৰ ভাংসহ এজন যুৱকক আটক। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।